এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। যোৱা নিশা দেহাৱসান ঘটা বৰ্ষীয়ান অভিনেত্ৰী জ্ঞানদা কাকতিৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া আজি দুপৰীয়াৰ ভাগত শ্বিলঙৰ বৈদ্যুতিক শ্মশানত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। যোৱা কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি থকা অভিনেত্ৰীগৰাকীৰ যোৱা নিশা শ্বিলঙৰ এখন ব্যক্তিগত হাস্পতালত 92 বছৰ বয়সত দেহাৱসান হয়। পঞ্চম দশকত পাৰঘাট ছবিৰে চলচ্চিত্ৰৰ অভিনয় জগতত ভুমুকি মৰা জ্ঞানদা কাকতিয়ে অসমীয়া ছবি জগতত প্ৰায় 4 দশক ধৰি তেওঁৰ অনবদ্য অভিনয়েৰে দৰ্শকক আপ্লুত কৰি আহিছিল। তেওঁ অভিনয় কৰা 14খন অসমীয়া ছবিৰ ভিতৰত উল্লেখযোগ্য ছবিসমূহ হৈছে পিয়লি ফুকন, পুবেৰুণ, হৰাপাত, লক্ষ্মী, ৰঙা পুলিচ, চাকনৈয়া, পুৱতী নিশাৰ সপোন, ওপৰ মহলা, শেষ বিচাৰ, প্ৰিয়জন আদি। বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত আৰু 1996 চনত মুক্তিপ্ৰাপ্ত ৰাগ বিৰাগ ছবি আছিল তেওঁ অভিনয় কৰা অন্তিমখন ছবি। 1959 চনত প্ৰভাত মুখাৰ্জীৰ পৰিচালনাত নিৰ্মিত পুবেৰুণ ছবিখনৰ বাবে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত তেওঁ দেশক প্ৰতিনিধিত্ব কৰিছিল। আকাশবাণীৰ শ্বিলং গুৱাহাটী কেন্দ্ৰৰ প্ৰথমগৰাকী ঘোষিকা জ্ঞানদা কাকতিৰ সৈতে একেলগে কাম কৰা লাবু সেনাপতি হিচাপে পৰিচিত অৱসৰপ্ৰাপ্ত ঘোষক তুষাৰ সেনাপতিয়ে শিল্পীগৰাকীক এনেদৰে স্মৰণ কৰে।
মই পঢ়িছো শ্বিলং গাৰ্লছ স্কুলত আৰু তাত মোৰ ক্লাছ টিচাৰ আছিলে জ্ঞানদা বাইদেউ আৰু তাতেই মই প্ৰথম লগ পাইছিলো। তেওঁ কেইবাগৰাকীও বায়েক ভনীয়েক আছিলে, নিয়দা বাইদেউ, মানদা বাইদেউ, জ্ঞানদা বাইদেউ। তাৰপিছততো ৰেডিঅ'ত পালো, ৰেডিঅ'তটো তেওঁ প্ৰথমগৰাকী মানে
শ্বিলং গুৱাহাটী কেন্দ্ৰৰ কথা কৈছে,
শ্বিলঙতেই ব্ৰডকাষ্টটো আৰম্ভ হৈছিল আৰু জ্ঞানদা বাইদেউৱে প্ৰথম ব্ৰডকাষ্টটো কৰিছিল। কিছুদিন আগতে মই আৰু দীপেন মজুমদাৰ আমি গৈছিলো তেওঁৰ ওচৰত, যাওঁতে তেওঁ তেতিয়া কৈছিলে যে 1 জুলাই 1948 তেওঁ আৰম্ভ কৰিব লাগে আৰু সেইদিনাই তাতে প্ৰটেষ্ট এটা হৈছিল যে নেশ্যনেল এনথেমৰ সলনি আমাৰ ষ্টেট এনথেম আপোনাৰ দেশ গাব লাগে বুলি তাত প্ৰটেষ্ট এটা হৈছিলে আৰু সেই প্ৰটেষ্টটোৰ কাৰণে ষ্টেচন ডাইৰেক্টৰ মিছ মাছানী আছিল নেকি তেতিয়া, তেওঁ জ্ঞানদা বাইদেউক পিছৰ দুৱাৰেৰে আনি পেলাই ষ্টেচনটো আৰম্ভ কৰিলে। পৰৱৰ্তী পৰ্যায়ত মই যেতিয়া জইন কৰিছো 1967ত, তেতিয়া মই প্ৰথমতে জইন কৰিছিলো কেজুৱেল ষ্টাফ হিচাপে আৰু তেওঁ তেতিয়া কেজুৱেল ষ্টাফ হিচাপে তাত আমাৰ মই তেওঁক ঘোষিয়া হিচাপে পিছতো লগ পাইছো, তেতিয়া আমি দুজন আছিলো।
আৰু এনে কামৰ ক্ষেত্ৰত বাইদেউক কেনেধৰণে পাইছে আপুনি?
প্ৰথম দুদিনমানটো তেওঁই মোক শিকাইছিল কেনেকে এনাউন্সমেণ্ট দিব লাগে, কি কৰিব লাগে, ফেডাৰ কেনেকে অন কৰিব লাগে, তেওঁই মোক দেখুৱাই দিছিল এইবিলাক কথা।
বহু বছৰলৈকে আপোনাৰ সৈতে যোগাযোগ আছিলে?
যোগাযোগ আছিলে, মই শেষত তেওঁক পাইছো ববিতা শৰ্মাই এখন তেওঁলোকে তাত তেওঁ আহিছিলে আৰু তাতেই তেওঁক লগ পাইছিলো। তেওঁক মই টিচাৰ হিচাপে পালো, সহকৰ্মী হিচাপে পালো
আৰু সকলোৱে কয় তেওঁ বৰ ইংৰাজীত যাক কয় সফিষ্টিকেটেড,
ইজ ৰিয়েলি সফিষ্টিকেটেড, কথাই বতৰাই ঘৰত থকা ধৰণ কাৰণ সকলোবিলাকেই এটা সফিষ্টিকেশ্যন আছিলে।
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 50,000 হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে ধৰিত্ৰী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ অধীনত 2024-25 বিত্তীয় বৰ্ষত 32,64,00,000 টকাৰ কৃষি যন্ত্ৰপাতিৰ বিতৰণ অনুষ্ঠানতো ভাগ লয়। এই অনুষ্ঠানতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত 20 গৰাকী লাখপতি বাইদেউক সম্বৰ্ধনা জনোৱা হয়। অসম চৰকাৰে অহা বছৰৰ ভিতৰত 1.5 লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শীঘ্ৰেই নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ 4,500 পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। এই চাকৰিসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া অহা 15 ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব। প্ৰাৰ্থীসকলে DEE.assam.gov.in যোগে আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত লোকসেৱা ভৱনৰ সভাকক্ষত ৰাজহ সৃষ্টিকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বন, পৰিবহণ, আবকাৰী আদি বিভাগৰ বিগত বৰ্ষৰ তুলনাত 2024-25 বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা কৰ আৰু 2025-26 বিত্তীয় বৰ্ষৰ সম্ভাৱ্য কৰ সংগ্ৰহৰ বুজ লোৱাৰ লগতে এই বিভাগসমূহে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ ক্ষেত্ৰত যাৱতীয় নিৰ্দেশনাও প্ৰদান কৰে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী তুফান চাহুৱে আজি অসম চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে গুৱাহাটীত এখন বৈঠকত মিলিত হৈ ৰাজ্যখনত বিভাগটোৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। এই বৈঠকত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে অসমত তেওঁৰ বিভাগৰ অধীনত চলি থকা কেইবাখনো আঁচনিৰ খতিয়ান লোৱাৰ লগতে কেইবাটাও প্ৰকল্পৰ বিষয়ে আলোচনা কৰে।